Red FM Love Story. Love Story. RJ Pahir Huide. Superhits 93.5 Red FM-ত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আজি যিখন চিঠি হাতত লৈছোঁ সেই চিঠিখন পঠিয়াইছে ঝৰ্ণা নাথে মাজুলীৰ পৰা। চোৱা হওক আজি শুনো ঝৰ্ণাৰ লাভ ষ্টৰী। মৰমৰ পাহিবা, তোমালৈ বুকু ভৰা মৰম যাচিলোঁ, আশা কৰোঁ তোমাৰো ভালেই। দুখে ভৰা অতীতত বৰ্তমানে হাঁহিৰে সুখবোৰ বিয়পাই তুলিছে। মোৰ কাহিনীটো তোমাৰ আগত প্ৰকাশ কৰিবলৈ ওলাইছোঁ, আশা কৰোঁ প্ৰকাশ কৰিবা। মই ঝৰ্ণা নাথ, মোৰ ঘৰ মাজুলীত। সৰুৰে পৰা সত্ৰনগৰীখনৰ পৰিৱেশতে ডাঙৰ দীঘল হোৱা মইজনী যেন মাহঁতৰ এজনী ৰাণী। পাহিবা, ভাইটি দুটাৰ সৈতে আমাৰ ঘৰৰ মানুহ মুঠ সাতগৰাকী। মই মাজুলীৰে স্থানীয় মহাবিদ্যালয়ৰ 6th semester এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ছাত্ৰী। মোৰ প্ৰেমিকৰ নাম ভাৰ্গৱ, তেওঁৰ ঘৰ লখিমপুৰ জিলাত। তেওঁ স্থানীয় মহাবিদ্যালয় এখনৰ 4th semester জুলজিৰ ডিপাৰ্টমেণ্টৰ ছাত্ৰ। তাহিবা, সকলোৱে কয় নহয় প্ৰেমে নামানে বয়সৰ বাধা, আমাৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই। সি মোতকৈ দুবছৰ সৰু, তথাপিও যেন মোৰ দুখে ভৰা অতীতটোত সি সুখৰ নিজৰা বুৱাইছেহি প্ৰতিফলত। কোনেও বুজিব নোখোজা মইজনীক যেন সি চম্ভালিব পাৰিছে, আমি দুয়ো দুয়োকে আত্মাৰে ভাল পাবলৈ শিকিছোঁ। পাহিবা, আজিৰে পৰা প্ৰায় 3 বছৰ আগৰ কথা। দিনটো মে' মাহৰ প্ৰথমটো দিনেই, কলেজখনো বন্ধ আছিলে, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ পাছতেই ফোন কিনিছিলোঁ, তেনেকৈ ফেচবুকো খুলিলোঁ। দিনটো অনলাইন থাকিয়ে সময়বোৰ পাৰ কৰিছিলোঁ। এনেতে দুপৰীয়া ভাত খাই উঠাৰ পাছত ফেচবুকত ফটো চাই থাকোঁতে হঠাৎ স্ক্ৰীণত ভাহি আহিল মাকৰ সৈতে ফটো দিয়া অৱস্থাত ঘূৰণীয়া মুখৰ মিঠা বৰণীয়া ল'ৰাটো। মই ফটোত এটা ৰিয়েক্ট কৰি ভাল লগাত এটা কমেণ্টো কৰি দিলোঁ। চ' ইয়াৰ পিছত কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক, শুনি গৈ থাকিম আজি ঝৰ্ণা নাথৰ ষ্টৰী। ভাল পোৱা কেনেকুৱা তুমি শিকালা। 93.5 Red FM বজাতে রহো।
Red FM Love Story. Love Story. RJ পাহির হইতে।
সুপারহিটস 93.5 Red FM ত মজা বনের খুদে পাহি এন্ড ওয়েলকাম ব্যাক। সলি আছে উইকেন্ড স্পেশাল শো Red FM Love Story। শুনি আছো ঝর্ণা নাথর লাভ স্টোরি। ভাল পোয়া কেনেকুয়া তুমি শিকালাম। আগলৈ তেওঁ লিখিছে, প্রায় এঘণ্টামান পাছতে ইনবক্সত হি হাই বুলি মেসেজ দিবলৈ আৰম্ভ করলে। ময়ো একো কামত নাছিলোঁ, গতিকে ময়ো ৰিপ্লাই দিলোঁ। কথা পাতি জানিব পাৰিলোঁ তেওঁৰ ঘৰ মাজুলীতে। এনেকৈ কথা পতাৰ অলপ সময়ৰ পাছতেই সি মোক ফোন নম্বৰটো খুজিলে, কিন্তু মই ক'লোঁ আজি যিহেতু চিনাকি হৈছোঁ গতিকে আজি নহয় বেলেগ এদিন ফোন নম্বৰটো দিম। সি খঙৰ সুৰেৰে ক'লে, হ'ব আজি নিদিলে আৰু দ্বিতীয়বাৰ মই নম্বৰ নিবিচাৰোঁ। মোৰ তেওঁৰ এই স্বভাৱটো ভাল লাগিছিল, ময়ো নম্বৰটো দি দিলোঁ, যিহেতু আমি দুয়ো একেখন ঠাইৰে। দুদিনমানৰ পিছত আমি খুব কথা পাতিবলৈ ললোঁ আৰু জানিব পাৰিলোঁ তাৰ 9 years এটা ৰিলেশ্যনশ্বিপ ব্ৰেকআপ হৈছে। পাহিবা, মই তেওঁক প্ৰথমবাৰ দেখিয়ে প্ৰেমত পৰিছিলোঁ, কিন্তু তেওঁৰ বিচ্ছেদ হোৱাৰ কথাটো শুনি মই মনতে খুব আনন্দও পাইছিলোঁ। সেইদিনা আছিল মে' মাহৰ 9 তাৰিখ। বহুত ভাবি চিন্তি ৰাতি কৈ পেলালোঁ মই তেওঁক ভাল পোৱাৰ কথা। তেওঁ উত্তৰ দিলে, মোক হেনো ভাল পাব নোৱাৰে, ভণ্টি বুলিহে ভাবিব পাৰিব। দুখ পাইছিলোঁ যদিও মনত সামৰি থলোঁ। 1 মে'ত লগ পালে কাৰোবাক ফেচবুকত আৰু 9 মে'ত ঝৰ্ণাই প্ৰপ'জো কৰিলে। বাছ 8 দিনতে ডিচাইড হৈ গ'ল দেট আই এম ইন লাভ। ৱাও। এনিৱে, আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে এন 93.5 Red FM বজাতে ৰহো।
Red FM Love Story. Love Story. RJ পাহিৰ সৈতে।
সুপারহিটস 93.5 রেড এফ এমত মজা আপনার সুদে পাহি এন্ড ওয়েলকাম ব্যাক। চলি আছে উইকেন্ড স্পেশাল শো রেড এফ এম লাভ স্টোরি। শুনি আছো ঝৰ্ণা নাথৰ লাভ স্টোরি। ভাল পোৱা কেনেকুৱা তুমি শিকালা। আগলৈ তেওঁ লিখিছে, 12 মে'ত আমি লগ পাইছিলোঁ। সেই দিনটোৰ কথা মনত পৰিলে যে আজিও মোৰ বহুত হাঁহি উঠে। পাহিবা, তেওঁ মোক কৈছিলে, মই তোমালোকৰ ঘৰৰ ফালে যাম, তুমি ওলাই আহিবা। এই কথাটো মই ওচৰৰে বা এজনীক ক'লোঁ আৰু তাইকো লগ ধৰিলোঁ। যিহেতু সেইদিনা সোমবাৰ আছিলে, মন্দিৰলৈ যোৱাৰ বাহানা কৰি দুয়োজনী ওলাই গ'লোঁ। পাহিবা, সেইদিনা যে মই ভয়তে নে লাজতে নাজানো মন্দিৰ যোৱাৰ আগতে প্ৰায় 10 গিলাচমান পানী খাবলগীয়া হৈছিল।
অৱশেষত মন্দিৰৰ পৰা ঘূৰি অহাৰ বাটত তেওঁক লগ পালোঁ। সেইদিনা তেওঁ পিন্ধা কাপোৰযোৰ আজিও মনত আছে। নীলা ৰঙৰ শ্বাৰ্ট পিন্ধা ল'ৰাটোৰ লগত মই যেন কথা পাতিবলৈ নোৱাৰিলোঁ, অকল ভৰিৰ পৰা মূৰলৈকে চাই ৰৈ থাকিলোঁ। ঘৰত গৈ ৰাতি মোক তেওঁ ক'লে যে অলপ দিন আগতেই কোৱা কথাটোৰ উত্তৰ তেওঁ মোক দিব, তেওঁ হেনো মোক ভাল পায়। মই আনন্দত আত্মহাৰা হ'লোঁ। তেওঁ আমাৰ ঘৰলৈ আহিল দাদা হিচাপে। এনেদৰেই তেওঁ মোক ক'লে যে প্ৰায় 21 দিনৰ পিছত তেওঁৰ আগৰ প্ৰেমিকাজনীৰ জন্মদিনৰ শুভেচ্ছা জনাব বিচাৰিছে, চ' মোৰ পৰা অনুমতি ল'লে। ময়ো একো বৰ বেছি নাভাবি অনুমতি দিলোঁ। তাৰে দুদিনমানৰ পিছত তেওঁ মোক ক'লে যে তেওঁৰ আগৰ প্ৰেমিকাজনী ঘূৰি আহিব বিচাৰিছে তেওঁৰ জীৱনলৈ, আৰু মোক তেওঁ কি কৰোঁ সুধিলে। তেতিয়া মই তেওঁক ক'লোঁ, তুমি য'তেই সুখী তাতেই থাকা, আৰু তেওঁ প্ৰথম প্ৰেমকেই বাছি ল'লে। বাহিবা, ইয়াৰ যোগেদি মই তেওঁক সুধিবলৈ বিচাৰোঁ, কিয় এনেকুৱা কৰিলা তুমি? দুদিনীয়া মৰম লৈ মোৰ পৃথিৱীত সুখ দিবলৈ কিয় কৰিছিলা এনেকুৱা? তোমাক নোপোৱা হ'লেও আজি দুখ নাথাকিল হয়। ইমান পাই হেৰুৱা দুখবোৰ আৰু পাহৰিব পাৰিমনে কেতিয়াবা? ৱেল ঝৰ্ণা, প্ৰথম কথা হ'ল তোমালোকৰ ৰিলেশ্যনশ্বিপটো একেবাৰেই খন্তেকীয়া। মানে তুমি 7-8 দিনত তেওঁক ফেচবুকত লগ পাই প্ৰপ'জ কৰিছা, লগেই পোৱা নাই একচুৱেলি, ফেচবুকত লগ পাইছা, ভাৰ্চুৱেল ৱৰ্ল্ডত লগ পাই তুমি তেওঁক প্ৰপ'জ কৰিলা, তাৰপিছত 12 মে'ত তুমি প্ৰথমবাৰ তেওঁক লগ পালা, তেওঁ তোমাক আই লাভ ইউ টু ক'লে, আৰু 21 দিনৰ পিছত তোমালোকৰ ব্ৰেকআপ। দিছ ইজ জাষ্ট এন এট্ৰেকশ্যন, কাৰণ তেওঁ হয়তো গাৰ্লফ্ৰেণ্ডৰ লগত থাকি থাকি আমনি পালে, গতিকে ফৰ এ চেঞ্জ তোমাৰ লগত কথা পাতিলে ভাল লাগিলে, এণ্ড দেন হি ছেড য়েছ, আৰু তাৰপিছত ৰিয়েলাইজ কৰিলে যে মই ভুল কৰি আছোঁ, আই কেনট চিট অন মাই গাৰ্লফ্ৰেণ্ড, চ' তোমাৰ সৈতে ব্ৰেকআপ কৰি ল'লে। তাই এনেকুৱা কোনো ফিলিংছেই নাছিলে। লাইকৱাইজ তোমাৰ কথাটো এইটো যে ইমান অকণমান সময়ত এজন মানুহ চব হৈ যাব নোৱাৰে, বহুত বছৰ লাগি যায় এজন মানুহক জানিবলৈ। চ' এই 7-8 দিনত তুমি এজন মানুহক, যাক তুমি ফেচবুকত লগ পাইছা, যাৰ বিষয়ে তুমি একো নেজানাই, সেই মানুহজনৰ প্ৰেমত পৰি তুমি লগ পাই পেলাই তোমালোকৰ ব্ৰেকআপো হ'ল, দ্যাট ইজ ৰিয়েলি ৰিয়েলি চিলি। এনিৱে, আৰু কিছু কথা লিখিছে ঝৰ্ণাই, আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে। এণ্ড 93.5 ৰেড এফ এম পাই যাতে ৰহো। ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী, আৰ জে পাহিৰ সৈতে। সুপার হিটস 93.5 রেড এফ এমত মজ আপনার সুরে পাহি, এন্ড ওয়েলকাম ব্যাক। চলি আছে উইকেন্ড স্পেশাল শো রেড এফ এম লাভ স্টোরি। শুনি আছো ঝর্ণার লাভ স্টোরি। ভাল পোৱা কেনেকুৱা তুমি শিকালা? আগলে তেওঁ লিখিছে, প্রথমবার প্রেমতেই এনেকুৱা হৈছিলে, যথেষ্ট ভাগি পৰিছিলো। সেই 21টা দিন যেন মোৰ বাবে বুজাব নোৱাৰা আনন্দৰ আছিলে, তথাপিও তেওঁ আঁতৰি যাব বিচৰাত মই এটা চৰ্ত বান্ধি দিলোঁ, তেওঁ যাতে মোৰ সদায় খবৰ লয় আৰু মোক যেন সদায় এবাৰ মাতটো শুনায়। পাহিবা, মাতটো শুনিবলৈ পালেই মোৰ বাবে যথেষ্ট হেৰুৱা প্ৰেমক পাহৰিবলৈ। সম্পৰ্কটো শেষ হোৱাৰ পৰত তেওঁ মোক কৈছিল, ইমান কম সময়ৰ ভিতৰত মোক য'ত স্থান দিলা তাৰ স্থানত কেতিয়াও যেন কাকোৱে সোমাবলৈ দিব নোৱাৰিব, মই সেই ৰাধাজনীৰ দৰেই কৃষ্ণৰ সপোন হৈ থাকিব লাগিব। দিনবোৰ বাগৰি গ'ল, তেওঁ মোলৈ ৰাতিপুৱা গধূলি ফোন কৰে আৰু ৰাতি মেছেজ দিয়ে। মোৰ বাবে দিনবোৰ বৰ অসহ্য হৈ পৰিছিল যেতিয়া তেওঁ মোৰ আগত তেওঁৰ ভালপোৱাজনীৰ গুণ গাইছিল। গোটেই ৰাতিটো অনিদ্ৰাৰেই পাৰ হৈ গৈছিলে, গাৰো তিতি তিতি। যদিও তেওঁ মোক ভণ্টিৰ স্থানত ৰাখিব বিচাৰিছিল, নাজানো কিয় বাৰে বাৰে মোক তেওঁৰ প্ৰেমৰ ঠাইলৈ টানি নিছিল। ময়ো বৰ দুৰ্বল হৈছিলোঁ, তেওঁৰ প্ৰেমত পৰি সকলো কথা চকু মুদি বিশ্বাস কৰিছিলোঁ। এনেতে এদিন দাদা ভণ্টিৰ খাতিৰতে মই তাহাঁতৰ ঘৰলৈ যাবলগীয়া হ'ল। অপাহিবা ক'বলৈ পাহৰিলোৱে, আমি ইজনে সিজনক মৰমতে মাইনা আৰু সোনজনী বুলি মোটামুটি কৰিছিলোঁ। মই আৰু মোৰ মাহীৰ ল'ৰা এজনৰ লগত সিহঁতৰ ঘৰলৈ বুলি ওলালোঁ। তেওঁৰ মাকজনী বহুত মৰমীয়াল, মোক তাত ৰাখি মাহীৰ ল'ৰাটোক পঠিয়াই দিলে আৰু মই ৰাতিটো তাতেই থাকিবলগীয়া হ'ল। ময়ো ঘৰলৈ ফোন কৰি ক'লোঁ আৰু মায়ে নিশ্চিন্ত হৈ মোক ৰাতিটো থাকিবলৈ ক'লে, কাৰণ মা, খুৰী আৰু আমাৰ ঘৰৰ সকলোৱে তাক খুব ভাল পাইছিলে। সেইদিনা আবেলি সি মোক তাৰ বাইকত উঠাই ফুৰাবলৈ লৈ গ'ল আৰু কথা পাতি পাতি কিমান দূৰ পালোঁগৈ ধৰিবকে নোৱাৰিলোঁ। আৰু হঠাৎ ৰখি মোক সুধিলে, আজি যদি মই সাংবাদিক হ'লোঁ হয় তেতিয়া সুধিলোঁহেঁতেন তোমাৰ আজিৰ অনুভৱ কেনেকুৱা। সি ক'লে, মোৰ ঘৰলৈ আহিছা, মা পাপাক সুখী কৰি যোৱা, মই তোমাক জীৱনটোলৈ লগৰী কৰিব নোৱাৰোঁ, এইটোৱে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ দুখ। এনেদৰে বহু কথা কৈ আমি ঘৰলৈ আহিলোঁ। ৰাতিটো থাকি মোক দুপৰীয়া ঘৰত থৈ গ'ল। বহুত বুজা নুবুজাৰে ৰৈ গ'ল আমাৰ সম্পৰ্কটো। ৱেল, আজি এই ষ্টৰিটোৰ দ্বাৰা মই আপোনাক ক'ব বিচাৰিম, যদি আপুনিও এনেকুৱা এটা ৰিলেশ্যনশ্বিপত আছে য'ত আপুনি জানে যে সেই ব্যক্তিজন আনৰ সৈতে এটা সম্বন্ধত আছে, আপুনি সেই ৰিলেশ্যনশ্বিপটোত প্লিজ আগনাবাঢ়িব। নিজেতো দুখ পায়, তেওঁকো দুখ দিয়ে, আৰু যাৰ সৈতে সেই ব্যক্তিজন ৰিলেশ্যনশ্বিপত আছে সেই ব্যক্তিজন এনেই কষ্টটো পায়। সেই ছোৱালীজনী বা সেই ল'ৰাজনৰ একো ভুলেই নাই, তেওঁলোককনো কিয় আঘাত দিয়ে? আপোনালোক দুয়োটাই নিজৰ ছেলফিছ ৰিজনৰ কাৰণে কাৰোবাক আঘাত কেনেকৈ দিব পাৰে? জাষ্ট বিকজ আপুনি কাৰোবাৰ সৈতে টাইম স্পেণ্ড কৰি ভাল পায়, বাট ষ্টিল আপুনি জানে যে সেই ব্যক্তিজন কমিটেড ৰিলেশ্যনশ্বিপত আছে বেলেগৰ সৈতে, তথাপিও আপুনি সেই ব্যক্তিজনৰ সৈতে কেনেকৈ টাইম স্পেণ্ড কৰিব পাৰে ৱেন ইউ ন' ইট ইজ ৰং? চ' আজি যদি আপুনিও এনেকুৱা এটা সম্পৰ্কত আছে য'ত আপুনি জানে যে আপোনাৰ পাৰ্টনাৰ বেলেগৰ লগত ৰিলেশ্যনশ্বিপত আছে এণ্ড ষ্টিল ইউ কেনট ব্ৰেক আপ উইথ ডেট পাৰ্চন, প্লিজ সেই ৰিলেশ্যনশ্বিপটোত আগে নাবাঢ়িব। দিছ ইজ ভেৰি ভেৰি ৰং। আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে N93.5 ডট এফ এম বেজাতে ৰহো।
Red FM Love Story, Love Story, RJ Pahir Hoite.
চুবু হিটছ 93.5 ৰেড এফ এমত মই চাবনে সুধে পাহি এণ্ড ৱেলকাম বেক। চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। শুনি আছোঁ ঝাৰ্ণাৰ লাভ ষ্টৰী, ভাল পোৱা কেনেকুৱা তুমি শিকালা। আগলৈ তেওঁ লিখিছে, সেইদিনা সিহঁতৰ ঘৰত পাৰ কৰা ৰাতিটো মোৰ বহুত দুখৰ আছিলে। চকুৰ টিপ নমৰাকৈ ৰাতিটো পাৰ কৰিলোঁ। মই এদিন তেওঁক মোৰ লগত 28 ঘণ্টা থকাৰ অনুৰোধ কৰিলোঁ, আৰু মোৰ যে সেই অনুৰোধ ৰাখিলে তাৰ বাবে তেওঁলৈ বহুত ধন্যবাদ জাচিলোঁ। ভাবিবা, লাহে লাহে গম পাবলৈ আৰম্ভ কৰিলোঁ মোৰ কাৰণে তেওঁলোকৰ সুখী সম্পৰ্কটোত আউল লাগিবলৈ ধৰিলে, সিহঁতৰ বহুত কাজিয়া হ'বলৈ ধৰিলে। সেয়েহে মই বহুত দুখ বুকুত লৈ বেলেগ ধৰণেৰে জীৱন কটোৱাৰ সিদ্ধান্ত ল'লোঁ। তেনেতে মোৰ জীৱনলৈ অন্য এজন ল'ৰাৰ আগমন ঘটিলে। প্ৰথমবাৰতকৈও এটা জীৱনত বৰ ডাঙৰ সিদ্ধান্ত লৈ পেলালোঁ, বৰ ভয়ংকৰ সিদ্ধান্ত। নতুনকৈ অহা ল'ৰাজনৰ সৈতে মোৰ সম্পৰ্ক হ'ল। বহুতেই কৈছিল সি ছোৱালীবোৰৰ লগত ফ্লাৰ্ট কৰে, তাৰ বহুত প্ৰেমিকা আছিল, তাতে সি দেখিবলৈ ধুনীয়া আছিলে। কেতিয়াও ভবা নাছিলোঁ তাৰ দৰে এটা ল'ৰাই মোক প্ৰেমৰ প্ৰস্তাৱ দিব বুলি, আৰু মই তাৰ প্ৰস্তাৱ মানি লোৱাৰ কাৰণ এটাই আছিলে, তাক মই ভাল কৰিম বুলি। কিন্তু নোৱাৰিলোঁ, মোৰ আগতেই সি বেলেগ ছোৱালী এজনীৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে, কাষ্টৰ অজুহাত দেখুৱাই মোৰ পৰা আঁতৰিবলৈ বিচাৰিলে, আৰু এনেদৰে আমাৰ বহুত কাজিয়া আৰম্ভ হ'বলৈ ল'লে। মই গম পালোঁ সিও এমাহ আগৰ পৰা অন্য এটা সম্পৰ্কত আছিল, আৰু সিমানতেই সেই দুৰ্ভগীয়া ল'ৰাজনৰ লগত মোৰ সম্পৰ্ক শেষ কৰিলোঁ। ৱেল, কেতিয়াবা এনেকুৱা কিছুমান ছিটুৱেশ্যন মানুহে লয় যিবোৰ ছিটুৱেশ্যন পিছত ভাবিলে এনেকুৱা লাগে যে কি কৰি আছিলোঁ মই, আৰু ঠিক এইটোৱে এটা ছিটুৱেশ্যন হৈছে ঝাৰ্ণাৰ। মানে প্ৰথম প্ৰেমত পৰোঁতে এইটো কথা কোৱা যে মই আৰু এইটো স্থান কাকো দিব নোৱাৰোঁ, মই কাকো ভাল পাব নোৱাৰোঁ। তাৰপিছত যেতিয়া আন এজন ল'ৰাৰ প্ৰেমত তাই পৰিলে, তাৰমানে সেই কথাৰ কোনো মূল্য নাছিলে। ইমান সঘনাই আৰু সহজে কাৰোবাৰ প্ৰেমত পৰাটো একেবাৰে সম্ভৱ নহয়। গতিকে যদি আপুনি একেবাৰে সঘনাই আৰু অতি সহজতে কাৰোবাৰ প্ৰেমত পৰে, তেতিয়াহ'লে ইয়াৰ মিনিংটো এইটোৱে যে আপুনি একেবাৰে অকলশৰীয়া, আপোনাক এটেনশ্যন লাগে, আপোনাক মৰম লাগে, আপুনি বহুত বেছি মৰম আঁকোলোৱা মানুহ, য'তেই মৰম পায় তাতেই আপুনি গুচি যায়। ভাল বেয়া চিন্তা কৰিবলৈ একো নাই, ল'ৰাজন ভাল নে ছোৱালীজনী ভাল সেইবোৰ আপুনি একো নাভাবে, মুঠতে আপোনাক কাৰোবাক লাগে। এণ্ড দিছ ডেছপিৰেশ্যন ইজ ভেৰি ভেৰি বেড। ইমান ডেছপেৰেট হ'লে লাইফত সদায় ভুল ডিচিশ্যনেই লোৱা যায়। গতিকে যেতিয়া এনেকুৱা ধৰণৰ লোনলিনেছে হণ্ট কৰে বা এনেকুৱা ধৰণৰ ছিটুৱেশ্যন য'ত আপুনি কাৰোবাক নহয় কাৰোবাক প্ৰয়োজন হয় বা বিচাৰে, সেইটোত নহয় নিজকে কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব, নিজৰ মনক কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব, নিজৰ হৃদয়খনক কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব। কাৰণ আৱেগিক হৈ আপুনি হয়তো ভুল মানুহ এজনৰ লগত ৰিলেশ্যনশ্বিপত সোমাই পৰিব, আৰু তাৰপিছত সেই ৰিলেশ্যনশ্বিপটোৰ পৰা ওলাই অহাটো কষ্টকৰ যাত্ৰা। গতিকে ষ্টপ ফলিং ইন লাভ চো ইজিলি, ষ্টপ বিং এভেইলেবল ফৰ এভৰিওৱান, ডোণ্ট বি চো ইজি ফৰ এভৰিওৱান। 93.5 Red FM বাজাতে ৰহো।
Red FM Love Story, Love Story. আরজে পাহির হইতে
সুপু হিটস 93.5 রেড এফ এমত মজ আপনার সুতে পাহি এন্ড ওয়েলকাম ব্যাক। আজি রেড এফ এম লাভ স্টোরিত শুনি আছো ঝর্ণার লাভ স্টোরি, ভাল পোৱা কেনেকুৱা তুমি শিকালা। আগলে তেওঁ লিখিছিলে, ভাবিছিলোঁ পৃথিৱীৰ অন্য এক স্বৰ্গীয় অনুভূতি জীয়াই থকাৰ প্ৰেৰণা প্ৰেম মোৰ জীৱনত সেয়াই শেষ আছিল আৰু মনতে স্থিৰ কৰিছিলোঁ কাৰোবাক মন প্ৰাণ দি ভাল পোৱাৰ কথা দ্বিতীয় দিন কেতিয়াও নাভাবোঁ। দুখবোৰ পাতলাবলৈ আৰু মোৰ ভাল লগা সময়বোৰ পাহৰাবলৈ ভগৱানে যেন অলপ বেলেগ আয়োজন কৰিলে, তেনেতে মোৰ জীৱনলৈ আহিলে ভাৰ্গৱ। তাৰ লগত ফোনতেই চিনাকি হৈছিলে এটা দূৰ সম্পৰ্কৰ জৰিয়তে। লাহে লাহে সি লিখা কবিতাবোৰো বহুত ভাল লাগিবলৈ ধৰিলে। তাৰ লগত কথা পাতি গম পালোঁ যে সিও তাৰ অতীতটো বহুত দুখেৰে পাৰ কৰি আহিছে। সিও কাৰোবাৰ প্ৰেমত পৰি যেন নিজৰ নোপোৱাবোৰৰ বাবে সদায় বুকুত একোটা বিষ লৈ আহিছে আৰু ইজনে সিজনৰ মনৰ কথা বুজি জীৱনটোলৈ দুখ সুখৰ ভাগ বতৰা কৰিবলৈ এটা সম্পৰ্কত সোমাই পৰিলোঁ আৰু সম্পৰ্কটোৰ নাম দিলোঁ নিৰ্জনতাত যে এতিয়া প্ৰেমৰ খোলা হ'ল। নাজানো কেনেকৈ ময়ো যেন তাক বহুত ভাল পাবলৈ ল'লোঁ। সি মোতকৈ দুবছৰ সৰু, তথাপিও পাহিবা সি মোক মোৰ মাৰ সমান বুজি পায়। সন্মান, ভালপোৱা, বন্ধুত্ব, যত্নৰে আমাৰ ভালপোৱাই 8 মাহ অতিক্ৰম কৰিলে। এদিন হঠাতে ৰাতিপুৱা মোৰ আগৰ ভালপোৱাই মোক মেছেজ কৰি ক'লে যে তাইক একেবাৰে পলুৱাই লৈ আনিলোঁ, মানে তাৰ গাৰ্লফ্ৰেণ্ডক। পাহিবা ভাৰ্গৱৰ লগত আছিলোঁ যদিও সেইদিনা মোৰ কেনে লাগিছিল একমাত্ৰ মই জানিছিলোঁ। এনে হ'ব বুলি মই আগৰ পৰাই প্ৰস্তুত আছিলোঁ। সেইদিনা ৰাতিলৈ মই তেওঁৰ নামত লিখা প্ৰায় 8খন বহীৰ কবিতা পুৰি পেলালোঁ আৰু সেইদিনা তেওঁৰ বন্ধু এজনে মোক কৈছিল তাৰ বোলে আৰু বহুতৰে লগত সম্পৰ্ক আছিল, তথাপিও মই বিশ্বাস কৰিব পৰা নাছিলোঁ। ছ' এটা আকৌ বেলেগ ৰিলেশ্যনশ্বিপত সোমাই পৰিলে ঝৰ্ণা, যাৰ নাম ভাৰ্গৱ। ভাৰ্গৱৰ লগত সম্পৰ্কত সোমাই পৰিছে কাৰণ দুয়োটাৰে উইকনেছ আছিলে পাষ্ট, আৰু পাষ্টত যি হ'ল সেইখিনি কনচলিউশ্যন বিচাৰি আকৌ দুয়ো দুয়োটাৰ মাজত এটি সম্পৰ্কত সোমাই পৰিলে। আৰু এনেকৈ ৰিলেশ্যনশ্বিপত সোমালে ৰিলেশ্যনশ্বিপ বহুত আনষ্টেবল হয়। ছ' ঝৰ্ণাই প্ৰথমৰ পৰাই ভুল কৰি আহি আছে, আকৌ এতিয়া 3rd time আকৌ এটা ৰিলেশ্যনশ্বিপত সোমালে। কেতিয়াবা কানেকশ্যন সোনকালেই হৈ যায় আৰু কেতিয়াবা কানেকশ্যন বহুত টাইম লাগে, কিন্তু ৰাইট কানেকশ্যন ল'বৰ কাৰণে সদায় টাইম ল'বই লাগিব। টাইমৰ লগত হেতালি কৰিলে কেতিয়াও মানুহে পাৰফেকশ্যন নাপায়। ছ' ঝৰ্ণাৰ ক্ষেত্ৰত কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। 93.5 ৰেড এফ এম বজাতে ৰাখো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰজে পাহিৰ সৈতে।
সুপার হিটস 93.5 রেড এফ এম অন মঞ্চ আপনার সুতরাং পাহি শুনে আছে আপনি উইকেন্ড স্পেশাল শো রেড এফ এম লাভ স্টোরি শুনে আসো। আজি ঝর্ণার লাভ স্টোরি, ভাল পোৱা কেনেকুৱা তুমি শিকালা। আগলে যা লিখিছে, এদিন আকৌ হঠাতে মোক ভগৱানে যেন বিশ্বাস কৰিবলৈ দিলে। তেতিয়াই মোৰ লগত যোগাযোগ ৰখাৰ কথা গম পাই কিছুমান প্ৰশ্নৰ উত্তৰ বিচাৰি ভাৰ্গৱে তালৈ ফোন কৰিলে আৰু সি এফালৰ পৰা কৈ গ'ল, মই আজি পাহিবা আপোনাৰ জৰিয়তে তেওঁক ক'ব বিচাৰোঁ, যদি তুমি মোক এৰি থৈ নগলা হয়, প্ৰতাৰণা নকৰিলা হয়, মই আজিও তুমি ভবা 100জনী ছোৱালীৰ শাৰীতে থাকিলোঁ হয়। ভাৰ্গৱে মোক সকলোবোৰ কোৱাৰ লগতে মোক ক'লে, যাৰ বাবে তুমি কান্দা, কেনেকৈ তেওঁ তোমাৰ কথা এনেকৈ ক'ব পাৰে? সকলো আমাৰ অতীত সম্পূৰ্ণকৈ পাহৰি আমি নতুন হ'ব নোৱাৰোঁনে? তুমি মোৰ সোনজনী হৈ মই তোমাৰ মাইনাটো হৈ প্ৰায় 5 মাহমানৰ পাছত আমি লগ কৰিলোঁ। লাজুক লাজুক হাঁহিটোৰ সৈতে সি মোতকৈ প্ৰায় অলপমানহে ওখ। সেই বিশেষ দিনটোৰ অনুভৱ বুজাব নোৱাৰিম। ইমান অধীৰ অপেক্ষা কৰাৰ পাছত মোক মোতকৈও বেছি ভাল পোৱা ল'ৰাজনক লগ পাই সেয়া বাৰু কেনেকৈ বুজাওঁ? সি মোক বহুত বিশ্বাস কৰে, বহুত মৰম কৰে। সি মোৰ লগত অলপো কাজিয়া নকৰে, অকল ভাল পাব বিচাৰে। কিন্তু মই তাৰ লগত সৰু সৰু কথাত কাজিয়া কৰিবলৈ বিচাৰি ফুৰোঁ, কিন্তু চান্স নাপাওঁ। ছ' ঝৰ্ণা আৰু ভাৰ্গৱ কমপ্লিটলি এটা ৰিলেশ্যনশ্বিপত সোমাই পৰিলে। ৱেল, দুয়োটাৰ মাজত ভয়ড আছিলে, দুয়োটাৰ মাজত কিছু এনেকুৱা স্মৃতি আছিলে যিবোৰ স্মৃতিয়ে দুয়োকে হয়তো একেবাৰে অকলশৰীয়া কৰি পেলাইছিলে, আৰু সেই অকলশৰীয়া সংগী দুয়ে দুয়োক বুজি পালে আৰু সেইকাৰণে আজি তেওঁলোকৰ ৰিলেশ্যনশ্বিপ ষ্ট্ৰং হৈ গ'ল। কিন্তু আমি আমাৰ নিজৰ ৰাস্তা নিজেই চুজ কৰোঁ। ঝৰ্ণাই প্ৰথমতেই ভুল ৰাস্তা লৈছিলে, জানি বুজি কৰা ভুলৰ ক্ষমা হয়তো নাথাকে, কিন্তু কেতিয়াবা কিছুমান কৰা ভুলে আকৌ আমাক বহুত কথা শিকায়। চ' আই হোপ ঝৰ্ণাই কিছু কথা শিকিলে। চ' আৰু কিছু কথা লিখিছে চিঠিখনত, পঢ়ি গৈ থাকিম। 93.5 ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
চুপাৰ হিটছ 93.5 ৰেড এফ এম, মই আপোনাৰ সুধে পাহি, এণ্ড ৱেলকাম বেক। চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী, শুনি আছো ঝৰ্ণাৰ লাভ ষ্টৰী। ভাল পোৱা কেনেকুৱা তুমি শিকালা, আগলৈ তেওঁ লিখিছে। পাহিবা, আজিকালি মোৰ দিনবোৰ আৰম্ভ আৰু শেষ হয় তাৰ মাতটোৰে। হাজাৰ ব্যস্ততাৰ মাজতো সি মোৰ খবৰ ৰাখে, যদিও চকুৰ আঁতৰ তথাপি এনে লাগে সি মোৰ কাষতে থাকে। ঘনে ঘনে লগ নাপালেও সদায়ে যেন নতুনকৈ আমাৰ ভালপোৱাবোৰ বাঢ়ি গৈছে। সি তাৰ ডিগ্ৰী শেষ কৰি উচ্চ শিক্ষাৰ বাবে গুৱাহাটীত ভিজুৱেল এক্টৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ স্থিৰ কৰিছে। পাহিবা আশীৰ্বাদ কৰিব তাৰ সপোনবোৰ যেন পূৰা হয়। সিহঁতৰ ঘৰত মোক মানি ল'লে, আমাৰ সম্পৰ্কৰ কথা সকলোৱে জানে। তাৰ মাকেও মাজে মাজে মোক ফোন কৰে। ময়ো এই বছৰেই উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ যাম, যোৱাৰ আগতে আমাৰ সম্পৰ্কৰ কথা মোৰ ঘৰত কৈ যাম। শেষত মোৰ বেঙাটোৰ বাবে এটি কবিতাৰে আমাৰ ভালপোৱাবোৰক নাম দি ৰাখিলোঁ। ভালপোৱা কেনেকুৱা তুমি শিকালা, এবুকু আশাৰে হৃদয় জোৰালা। নালাগে ছিগিব তুমি ৰজনীগন্ধা, তোমাৰ আগমনে আনে বসন্তৰ বতৰা। আমাৰ মনত ৰৈ যোৱা প্ৰশ্নসমূহৰ উত্তৰ বিচাৰিবলৈ তুমি এনেকুৱা এখন মঞ্চ দিয়াৰ বাবে তোমালৈ মোৰ অশেষ কৃতজ্ঞতা। ইতি আপোনাৰ মৰমৰ ভণ্টি ঝৰ্ণা নাথ। ৱেল ঝৰ্ণা, থেংক ইউ ছ' মাচ তুমি তোমাৰ ষ্টৰী আমাৰ সৈতে শ্বেয়াৰ কৰিলা, এণ্ড আই হোপ ইউ হেভ আ ভেৰি ব্ৰাইট ফিউচাৰ। চ' এয়া আছিলে আজিৰ লাভ ষ্টৰী, ভাল পোৱা কেনেকুৱা তুমি শিকালা। এতিয়া মই পাহিয়ে বিদায় লৈছোঁ, এটা নতুন ষ্টৰীৰ সৈতে আকৌ লগ পাম। আনটিল দেন, টু ফল ইন লাভ ইটছ এ গ্ৰেট ফিলিং, ইউ উইল গেট টু লাৰ্ণ এ লট, এণ্ড অলৱেজ ৰিমেম্বাৰ আই লাভ ইউ। 93.5 ৰেড এফ এম বজাতে ৰহো।